মই এই মানুহটোক চেহেৰাটো কেতিয়াও পাহৰিব নোৱাৰোঁ, বুজিছে নাই? সি দেখিবলৈ কেনেকুৱা আছিল জানানে? সি শচীন মামাৰ নিচিনা দেখিবলৈ, চুলিখিনি চিধা চিধা। শচীন মামা যে আছিলে হেৰিত কাম কৰিছিলে, BRPLত বঙাইগাঁৱত। শচীন মামা ঢুকাল, আমাৰ দেউতাৰ পৰম বন্ধু। দেউতাৰ বিয়াত শচীন মামায়ে গৈছিলে, শচীন মামায়ে চব কৰিছিলে তেতিয়া। শচীন মামাৰ নিচিনা দেখিবলৈ, কিন্তু শচীন মামাৰ সমান ওখ নহয়, তাতকৈ অলপ চাপৰ, দেউতাতকৈ কিন্তু ওখ। তাক মই খুব বেছি 3 নে 4 ছেকেণ্ডৰ কাৰণে দেখিছোঁ পিছফালৰ দৰ্জাখনেদি সি সোমাই আহিছে। হা, সি সোমাই আহি মমিক লৈ সি ওপৰৰ বেডৰুমলৈকে গৈছে, চাগে ওপৰৰ বেডৰুমলৈকে গৈছে। সি মোকতো এইপিনে, মইতো এইপিনে গুচিয়ে আহিলোঁ। উইদিন সি মমিৰ লগত খুব বেছি 2 নে 3 মিনিট কথা পাতিছে, বুজিছে নাই? কিবা এটা এনেকুৱা ডাঙৰ তাইক ভয় খুৱাইছে যে আমি 5খন গাড়ী লৈ আহিছোঁ। চা, মোৰ মানে চিন্তাটো কৰিছোঁ, 5খন গাড়ী লৈ আহিছোঁ, হা, 3টা ল'ৰা 3টা ল'ৰা ছোৱালী, এখন এখন গাড়ীত 1টা 1টা ল'ৰা ছোৱালী ভৰাই দিম, তোক 4 নম্বৰ গাড়ীখন ভৰাই দিম আৰু উঠালৈ গুচি যাম। ক'ত যাওঁ, কোনে যাওঁ, ক'ত তহঁতে গম নাপাওঁ। কিন্তু সেই মানুহটোৰ চেহেৰাটো মোৰ মনত আছে। সি পুলিচৰ চবতকৈ বহুত ডাঙৰ অফিচাৰ হয়। সি সি চিফ নহয়, চিফটো সি নহয়। মই তাৰ চেহেৰাটো কিন্তু ছাইডৰ পৰা দেখিছোঁ যদি তাৰ 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 যিটো চেহেৰা, যেনেকৈ মোৰ বিয়া কৰোঁতে মোৰ দেউৰ চেহেৰাটো মনত, মোৰ দেউ শ্ৰীকান্ত দেউৰ চেহেৰাটো মোৰ মনত আছে নহয়, তেনেকৈ মোৰ ইয়াৰ চেহেৰাটো মনত আছে। এই পুলিচ অফিচাৰটো হিলছপুৰৰ টাউনশ্বিপৰ পৰা অহা, তাৰ চেহেৰাটো মোৰ একদম মনৰ ভিতৰত সোমাই গৈছে। এদিন তাকটো মই পামেই। টেলিভিশ্যন কেমেৰাৰ সন্মুখত, হাজাৰ হাজাৰ টেলিভিশ্যন কেমেৰা, লাইভ শ্ব', তাক মই অপাৰেশ্যন কৰিম, অপাৰেশ্যন। মোৰ এটা মোৰ স্কেলপেল আছে নহয়, ওপৰৰ পৰা তললৈকে মই সুন্দৰকৈ স্কেলপেল দি তাৰ গোটেই বডিত মই অপাৰেশ্যন কৰিম। কেলা মই সেই মানুহটো, যিটো মানুহ দ্য হোৱাইট, দ্য ফাকিং হোৱাইট ফ্ৰম হিলছবৰ টাউনশ্বিপ পুলিচ ডিপাৰ্টমেণ্ট, আই এম গোনা পুট মাই স্কেলপেল অন হিজ বডি, হেঙিং হিম ফ্ৰম আপচাইড ডাউন ফ্ৰম এ ট্ৰী, এণ্ড অল দ্য টেলিভিশ্যন কেমেৰা উইল বি ৰ'লিং লাইভ একৰছ দিয়াৰ স্পিনিং বল।